قل أوحي إلي أنه استمع نفر من الجن فقالوا إنا سمعنا قرآنا عجبا.
কোৱা, মোৰ প্ৰতি ওহী কৰা হৈছে যে নিশ্চয় জিনসকলৰ এটা দলে মনোযোগ সহকাৰে এই কোৰাণ শুনিছে। তাৰ পিছত তেওঁলোকে কৈছে, নিশ্চয় আমি এক বিস্ময়কৰ কোৰাণ শুনিছো।
يهدي إلى الرشد فآمنا به ولن نشرك بربنا أحدا.
যিখনে সত্যৰ পথ দেখুৱায় সেয়ে আমি তাৰ প্ৰতি ইমান আনিছো, গতিকে আমি কেতিয়াও আমাৰ প্ৰতিপালকৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰো।
وَأَنَّهُ تَعَالَى جَدُّ رَبِّنَا مَا اتَّخَذَ صَاحِبَةً وَلَا وَلَدًا.
আৰু নিশ্চয় আমাৰ প্ৰতিপালকৰ মৰ্যাদা সুউচ্চ, তেওঁ কোনো সংগিনী আৰু কোনো সন্তান গ্ৰহণ কৰা নাই।
وَأَنَّهُ كَانَ يَقُولُ سَفِيهُنَا عَلَى اللَّهِ شَطَطًا.
আৰু আমাৰ মাজৰ নিৰ্বোধসকলে আল্লাহৰ বিষয়ে অবাস্তৱ কথা বতৰা কৈছিল।
وَأَنَّا ظَنَنَّا أَن لَّن تَقُولَ الْإِنسُ وَالْجِنُّ عَلَى اللَّهِ كَذِبًا.
অথচ আমি ধারণা কৰিছিলোঁ যে মানুহ আৰু জিন জাতিয়ে কেতিয়াও আল্লাহ সম্পৰ্কে মিছা আৰোপ কৰিব নোৱাৰে।
وَأَنَّهُ كَانَ رِجَالٌ مِّنَ الْإِنسِ يَعُوذُونَ بِرِجَالٍ مِّنَ الْجِنِّ فَزَادُوهُمْ رَهَقًا.
আৰু নিশ্চয় কিছুমান মানুহে কিছুমান জিনৰ আশ্ৰয় লৈছিল, ফলত সিহঁতে জিনসকলৰ অহংকাৰ বৃদ্ধি কৰিছিল।
وَأَنَّهُمْ ظَنُّوا كَمَا ظَنَنْتُمْ أَن لَّن يَبْعَثَ اللَّهُ أَحَدًا.
আৰু নিশ্চয় মানুহেও ধাৰণা কৰিছিল যেনেকৈ তোমালোকে ধাৰণা কৰিছা যে আল্লাহে কাকো কেতিয়াও পুনৰুত্থিত নকৰিব।
وَأَنَّا لَمَسْنَا السَّمَاءَ فَوَجَدْنَاهَا مُلِئَتْ حَرَسًا شَدِيدًا وَشُهُبًا.
আৰু নিশ্চয় আমি আকাশৰ তথ্য সংগ্ৰহ কৰিব বিচাৰিছিলোঁ, কিন্তু আমি দেখিলোঁ যে আকাশখন কঠোৰ প্ৰহৰী আৰু উল্কাপিণ্ডৰ দ্বাৰা পৰিপূৰ্ণ।
وَأَنَّا كُنَّا نَقْعُدُ مِنْهَا مَقَاعِدَ لِلسَّمْعِ فَمَنْ يَسْتَمِعِ الْآنَ يَجِدْ لَهُ شِهَابًا رَصَدًا.
আৰু আমি আগতে আকাশৰ বিভিন্ন ঘাটিত সংবাদ শুনাৰ বাবে বহিছিলোঁ, কিন্তু এতিয়া কোনোবাই সংবাদ শুনিবলৈ বিচাৰিলে সি জ্বলন্ত উল্কাপিণ্ডৰ সন্মুখীন হ'বলগীয়া হয়।
وَأَنَّا لَا نَدْرِي أَشَرٌ أُرِيدَ بِمَنْ فِي الْأَرْضِ أَمْ أَرَادَ بِهِمْ رَبُّهُمْ رَشَدًا.
আৰু নিশ্চয় আমি নাজানো যে পৃথিৱীবাসীৰ বাবে অমংগল বিচৰা হৈছে নে সিহঁতৰ প্ৰতিপালকে সিহঁতৰ মংগল বিচাৰিছে।
وَأَنَّا مِنَّا الصَّالِحُونَ وَمِنَّا دُونَ ذَلِكَ كُنَّا طَرَائِقَ قِدَدًا.
আৰু নিশ্চয় আমাৰ মাজৰ কিছুমান হৈছে সৎকৰ্মশীল আৰু আন কিছুমান হৈছে ইয়াৰ ব্যতিক্ৰম, আমি আছিলোঁ বিভিন্ন পথৰ অনুসাৰী।
وَأَنَّا ظَنَنَّا أَن لَّن نُّعْجِزَ اللَّهَ فِي الْأَرْضِ وَلَن نُّعْجِزَهُ هَرَبًا.
আৰু আমি বুজি পাইছো যে আমি পৃথিৱীত কেতিয়াও আল্লাহক অপাৰগ কৰিব নোৱাৰো আৰু পলায়ন কৰিও তেওঁক ব্যৰ্থ কৰিব নোৱাৰিম।
وَأَنَّا لَمَّا سَمِعْنَا الْهُدَى آمَنَّا بِهِ فَمَنْ يُؤْمِنْ بِرَبِّهِ فَلَا يَخَافُ بَخْسًا وَلَا رَهَقًا.
গতিকে আমি যেতিয়া হৃদায়তৰ বাণী শুনিলো তেতিয়া তাৰ প্ৰতি ইমান আনিলো, এতেকে যিয়ে তাৰ প্ৰতিপালকৰ প্ৰতি ইমান আনিব তাৰ কোনো ক্ষতি আৰু কোনো অন্যায়ৰ আশংকা নাথাকিব।
وَأَنَّا مِنَّا الْمُسْلِمُونَ وَمِنَّا الْقَاسِطُونَ فَمَنْ أَسْلَمَ فَأُولَئِكَ تَحَرَّوْا رَشَدًا.
আৰু নিশ্চয় আমাৰ মাজত আছে কিছু সংখ্যক আত্মসমৰ্পণকাৰী আৰু কিছু সংখ্যক আছে সীমা লংঘনকাৰী, এতেকে যিসকলে ইছলাম গ্ৰহণ কৰিছে সিহঁতেই সঠিক পথ বাছি লৈছে।
وَأَمَّا الْقَاسِطُونَ فَكَانُوا لِجَهَنَّمَ حَطَبًا.
আনহাতে সীমালংঘনকারী সকল হৈছে জাহান্নামৰ ইন্ধন।
وَأَلَّوْ اسْتَقَامُوا عَلَى الطَّرِيقَةِ لَأَسْقَيْنَاهُمْ مَاءً غَدَقًا।
আৰু যদি সিহঁতে সঠিক পথত অবিচল থাকিলেহেঁতেন তেনেহ'লে আমি সিহঁতক নিশ্চয় প্রচুর পরিমাণে পানী পান কৰালোহেঁতেন।
لِنَفْتِنَهُمْ فِيهِ وَمَن يُعْرِضْ عَن ذِكْرِ رَبِّهِ يَسْلُكْهُ عَذَابًا صَعَدًا।
যাতে আমি ইয়াৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰোঁ, আনহাতে যিয়ে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয় তাক তেওঁ কঠিন শাস্তিত প্ৰৱেশ কৰাব।
وَأَنَّ الْمَسَاجِدَ لِلَّهِ فَلَا تَدْعُوا مَعَ اللَّهِ أَحَدًا।
আৰু নিশ্চয় মসজিদসমূহ আল্লাহৰ বাবেই নিৰ্মিত, গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।
وَأَنَّهُ لَمَّا قَامَ عَبْدُ اللَّهِ يَدْعُوهُ كَادُوا يَكُونُونَ عَلَيْهِ لِبَدًا।
আৰু নিশ্চয় যেতিয়া আল্লাহৰ বান্দাই তেওঁ প্ৰাৰ্থনা কৰিবলৈ থিয় হ'ল তেতিয়া সিহঁতে তেওঁৰ ওচৰলৈ আহি ভিৰ কৰিলে।
قُلْ إِنَّمَا أَدْعُو رَبِّي وَلَا أُشْرِكُ بِهِ أَحَدًا।
কোৱা, মই কেৱল মোৰ প্ৰতিপালককে আহ্বান কৰো আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ নকৰো।
قُلْ إِنِّي لَا أَمْلِكُ لَكُمْ ضَرًّا وَلَا رَشَدًا।
কোৱা, নিশ্চয় মই তোমালোকৰ কোনো ক্ষতি আৰু কল্যাণৰ মালিক নহয়।
قُلْ إِنِّي لَنْ يُجِيرَنِي مِنَ اللَّهِ أَحَدٌ وَلَنْ أَجِدَ مِنْ دُونِهِ مُلْتَحَدًا।
কোৱা, নিশ্চয় আল্লাহৰ পৰা কোনেও মোক ৰক্ষা কৰিব নোৱাৰিব আৰু তেওঁৰ বাহিৰে মই কেতিয়াও কোনো আশ্ৰয়ো নাপাম।
إِلَّا بَلَاغًا مِنَ اللَّهِ وَرِسَالَاتِهِ وَمَن يَعْصِ اللَّهَ وَرَسُولَهُ فَإِنَّ لَهُ نَارَ جَهَنَّمَ خَالِدِينَ فِيهَا أَبَدًا।
কেৱল আল্লাহৰ তৰফৰ পৰা তেওঁৰ ৰিচালতৰ বাণী প্ৰচাৰ কৰাটোৱে হৈছে মোৰ দায়িত্ব। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাসূলক অমান্য কৰিব তাৰ বাবে আছে জাহান্নামৰ অগ্নি, তাত সিহঁতে চিৰকাল থাকিব।
حَتَّى إِذَا رَأَوْا مَا يُوعَدُونَ فَسَيَعْلَمُونَ مَنْ أَضْعَفُ نَاصِرًا وَأَقَلُّ عَدَدًا।
অৱশেষত যেতিয়া সিহঁতে ইয়াক প্ৰত্যক্ষ কৰিব যি বিষয়ে সিহঁতক সাৱধান কৰা হৈছিল, তেতিয়া সিহঁতে জানিবলৈ পাব যে সহায়কাৰী হিচাপে কোন বেছি দুৰ্বল আৰু সংখ্যাত কোন আটাইতকৈ কম।
قُلْ إِنْ أَدْرِي أَقَرِيبٌ مَا تُوعَدُونَ أَمْ يَجْعَلُ لَهُ رَبِّي أَمَدًا।
কোৱা, মই নাজানো তোমালোকক যিটো প্ৰতিশ্ৰুতি দিয়া হৈছে সেইটো নিকটৱৰ্তী নে মোৰ প্ৰতিপালকে ইয়াৰ বাবে কোনো দীৰ্ঘ ম্যাদ নিৰ্ধাৰণ কৰিব।
عَالِمُ الْغَيْبِ فَلَا يُظْهِرُ عَلَى غَيْبِهِ أَحَدًا।
তেওঁ অদৃশ্য বিষয়ৰ জ্ঞানী আৰু তেওঁৰ নিজৰ অদৃশ্য জ্ঞান কাৰো ওচৰতে প্ৰকাশ নকৰে।
إِلَّا مَنِ ارْتَضَى مِنْ رَسُولٍ فَإِنَّهُ يَسْلُكُ مِنْ بَيْنِ يَدَيْهِ وَمِنْ خَلْفِهِ رَصَدًا।
কিন্তু তেওঁৰ মনোনীত ৰাসূলৰ বাহিৰে সেই ক্ষেত্ৰত আল্লাহে তেওঁৰ ৰাসূলৰ সন্মুখত আৰু পিছত প্ৰহৰী নিয়োজিত কৰে।
لِيَعْلَمَ أَن قَدْ أَبْلَغُوا رِسَالَاتِ رَبِّهِمْ وَأَحَاطَ بِمَا لَدَيْهِمْ وَأَحْصَى كُلَّ شَيْءٍ عَدَدًا।
যাতে তেওঁ প্ৰকাশ কৰিব পাৰে যে নিশ্চয় তেওঁলোকে তেওঁলোকৰ প্ৰতিপালকৰ ৰিচালত পহুঁচাই দিছে, লগতে তেওঁলোকৰ ওচৰত যি আছে সেয়াও তেওঁ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি ৰাখিছে আৰু তেওঁ প্ৰতিটো বস্তুৰ সংখ্যা হিচাপ কৰি ৰাখিছে।